আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে এয়া মই জিন্তী ৰাণী ডেকা। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কালি ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হৈ 30 অক্টোবৰৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ গৃহ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে এই বৈঠকত তেওঁৰ বিভাগৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু অন্যান্য আঁচনিসমূহৰ কাম কাজৰ বিস্তৃতভাৱে পৰ্যালোচনা কৰে। এই সভাত বিধায়ক তেৰছ গোৱালা, জিলাখনৰ আয়ুক্ত বিক্ৰম কৈৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াসকল উপস্থিত আছিল। ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় তথা বুৰঞ্জী আৰু পুৰাতত্ব সঞ্চালকালয়ে যুটীয়াভাৱে শ্ৰী শ্ৰী মায়ামৰা দিনজয় সত্ৰত কালিৰে পৰা 5 দিনীয়াকৈ পাণ্ডুলিপি সংৰক্ষণ আৰু পুনৰ প্ৰস্তুতকৰণৰ কৰ্মশালাৰ আয়োজন কৰিছে। সত্ৰখনত সংৰক্ষিত আপুৰুগীয়া সাঁচিপাতৰ পুথিসমূহ বিজ্ঞানসন্মতভাৱে অবিকল ৰূপত সংৰক্ষণৰ লক্ষ্যৰে এই ব্যৱস্থা লোৱা হৈছে। অহা 30 জুলাইলৈকে হ'বলগীয়া কৰ্মশালা কালি ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ডঃ জিতেন হাজৰিকাই উদ্বোধন কৰে। বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালক ডঃ সংগীতা গগৈয়ে এই কৰ্মশালাত সাঁচিপাতৰ পুথিসমূহ কিদৰে সংৰক্ষণ কৰিব পাৰি সেই বিষয়ে ব্যাখ্যা কৰে। কৰ্মশালাত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মায়ামৰা ধৰ্মীয় নামঘৰৰ পৰা বাছনি কৰা দুজনকৈ আৰু বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত অহা 29 জুলাইৰ পৰা পুৱাৰ পৰা উচ্ছেদ চলোৱা হ'ব। বন বিভাগে অঞ্চলটোৰ সোণাৰী বিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি গাঁওসমূহলৈ গৈ কাইলৈৰ ভিতৰত অঞ্চলটোক খালী কৰি দিবলৈ জাননী দিছে। ইয়াৰ আগেয়ে প্ৰশাসনে জাৰি কৰা জাননীত দখল কৰা লোকসকলক 7 দিনৰ ভিতৰত এই স্থান খালী কৰিবলৈ সময়সীমা বান্ধি দিয়া হৈছিল। কেইবাটাও পৰ্যায়ত হ'বলগীয়া এই উচ্ছেদ অভিযানত প্ৰায় 11,000 বিঘা ভূমি দখলমুক্ত কৰা হ'ব। জাননী জাৰি কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় 70% লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও সেই স্থানতে আছে। মেৰাপানীৰ সমীপৰ 2 নম্বৰ নেঘেৰী বিল গাঁৱত উচ্ছেদ চলোৱাৰ বাবেও প্ৰশাসন সাজু হৈছে। গাঁওখনৰ 205টা পৰিয়ালে বনভূমি দখল কৰি থকাৰ তথ্য লাভ কৰি গোলাঘাট জিলা বন বিভাগে 7 দিনৰ ভিতৰত ঠাইখন খালী কৰিবলৈ যোৱা 24 জুলাইত জাননী জাৰি কৰিছিল। ইপিনে নগাঁও জিলাৰ হাতীচুং মৌজাৰ 2টা স্থানত প্ৰশাসনে উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি দখলকাৰীলৈ জাননী জাৰি কৰিছে। এই জাননীৰ জৰিয়তে লোকসকলক সংৰক্ষিত বনভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে। নগাঁও সদৰ ৰাজচক্ৰ বিষয়াই সংশ্লিষ্ট অঞ্চলৰ বাসিন্দাসকললৈ জাৰি কৰা জাননী অনুসৰি হাতীচুং মৌজাৰ গৰৈমাৰী পথাৰ কিচামতৰ 72 নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ লগতে বগৰীগুৰিৰ পাম কিচামতৰ 62 আৰু 63 নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসনে সিদ্ধান্ত লৈছে। একেদৰে যোৱা 5 জুলাইত ধিং ৰাজচক্ৰ বিষয়াই আলি টাঙনি মৌজাৰ বালিকটীয়া কিচামতৰ ভূমিও 7 দিনৰ ভিতৰত দখলমুক্ত কৰিবলৈ জাননী জাৰি কৰিছিল। উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে 2026 চনৰ 31 মাৰ্চ পৰ্যন্ত মুঠ 16,332 কোটি টকাত অনুমোদন দিয়ে। সাংসদ দিলীপ শইকীয়া আৰু অন্য দুগৰাকী সাংসদে সোধা তৰাবিহীন প্ৰশ্নৰ উত্তৰত উত্তৰ পূব উন্নয়ন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ সুকান্ত মজুমদাৰে কালি লোকসভাত এই কথা সদৰি কৰে। উত্তৰ পূৰ্বাঞ্চলত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ বাবে ধাৰ্য কৰা মুঠ ধন সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত শ্ৰীমজুমদাৰে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী উন্নয়ন পদক্ষেপৰ অধীনত 6,600 কোটি, উত্তৰ পূৰ্বাঞ্চল বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ পথ শিতানৰ বাবদ 2,718 কোটি, উত্তৰ পূৰ্বাঞ্চল বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অন্য শিতানৰ বাবে 3,796 কোটি, উত্তৰ পূব উন্নয়ন পৰিষদৰ বিভিন্ন আঁচনিৰ বাবে 1,968 কোটি আৰু অসমৰ বাবে বিশেষ পেকেজৰ অধীনত 1,250 কোটি টকা আবণ্টন দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী উন্নয়ন পদক্ষেপৰ অধীনত 2022-23 বৰ্ষৰ পৰা 2025-26 বৰ্ষলৈ 4 বছৰৰ বাবে 6,600 কোটি টকাৰে কেইবাখনো কেন্দ্ৰীয় আঁচনি ৰূপায়ণ কৰা হৈছে। হোজাই জিলাৰ ডবকাত আবকাৰী বিভাগে যোৱা নিশা অভিযান চলাই বুজন পৰিমাণৰ সুৰা জব্দ কৰে। ডবকা চহৰত থকা ডাকঘৰৰ সন্মুখত এখন স্কুটিত সৰবৰাহৰ বাবে অনা এই সুৰা বিভাগে জব্দ কৰে যদিও সৰবৰাহকাৰীজনে পলায়ন কৰে। কামপুৰৰ ভাৰপ্ৰাপ্ত আবকাৰী পৰিদৰ্শকে প্ৰকাশ কৰা মতে ডবকা অঞ্চলত সুৰাৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হ'ব। পুৱাৰ উজনি অসমৰ বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।